মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। বতৰৰ পৰিৱৰ্তন হৈছে, এইবাৰ গৰমো বহুত পৰিছে, কিন্তু ভালেই হৈছে, কিয়নো বৰ্ষা ঋতু সঠিক সময়তে নিজৰ পথত আগবাঢ়িছে। দেশৰ কেতবোৰ অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উৎকট গৰমৰ পৰা জনসাধাৰণে কিছু সকাহ পোৱা পৰিলক্ষিত হৈছে, আৰু আমি দেখিছোঁ যে জীৱনত যিমানেই উত্থান পতন নাথাকক, যিমানেই দুশ্চিন্তা নাথাকক কিয়, ব্যক্তিগত কিংবা সামূহিক জীৱনত বৰষাৰ আগমনে আমাৰ মনলৈ ইতিবাচক চিন্তাৰ আগমন ঘটায়। আজি ভগৱান শ্ৰীজগন্নাথ ৰথযাত্ৰা দেশৰ বহুকেইখন ৰাজ্যত শ্ৰদ্ধা আৰু উল্লাসেৰে ৰাইজে পালন কৰিব। এতিয়া দেশতেই নহয় বৰং বিদেশতো বিভিন্ন ঠাইত জগন্নাথদেৱৰ ৰথযাত্ৰা পালন কৰা দেখা গৈছে, আৰু এই উৎসৱত দেশৰ দৰিদ্ৰ জনসাধাৰণেও অতি উৎসাহেৰে ভাগ লোৱা দেখা গৈছে। যিসকল লোকে ডক্টৰ বাবাচাহেব আম্বেদকাৰৰ লিখনি পঢ়িছে তেওঁলোকে নিশ্চয় লক্ষ্য কৰিছে যে জগন্নাথদেৱৰ মন্দিৰ আৰু ইয়াৰ সৈতে জড়িত পৰম্পৰাক তেওঁ খুবেই প্ৰশংসা কৰিছিল, কিয়নো সেইবোৰত সামাজিক ন্যায় আৰু সমানতা অন্তৰ্নিহিত হৈ আছে। ভগৱান শ্ৰী জগন্নাথদেৱক বিশেষকৈ দৰিদ্ৰসকলে ইষ্টদেৱতাৰূপে পূজা কৰে। বোধহয় বহু কম লোকেহে জানে যে ইংৰাজীত এটা শব্দ আছে জগন্নাথ, যাৰ অৰ্থ হৈছে এনে এক দিব্য ৰথ যাক ৰুধিব পৰা নাযায়, আৰু এই শব্দ জগন্নাথৰ ৰথযাত্ৰাৰ পৰাই উদ্ভৱ হৈছে বুলি ইংৰাজী অভিধানত উল্লেখ আছে, আৰু বোধহয় সেইকাৰণেই বিশ্বৰ বহুতো দেশত এই শব্দৰ মাহাত্ম্য স্বীকাৰ কৰা দেখা গৈছে। ভগৱান শ্ৰী জগন্নাথদেৱৰ পবিত্ৰ ৰথযাত্ৰা মহোৎসৱ উপলক্ষে মই মোৰ প্ৰিয় দেশবাসীলৈ শুভকামনা জনাইছোঁ আৰু তেৰাৰ চৰণত প্ৰণিপাত জনাইছোঁ। বৈচিত্ৰ্যই হৈছে ভাৰতৰ বিশেষত্ব আৰু শক্তি। ৰমজান মাহটো হৈছে পুণ্যদানৰ মাহ, আনন্দ বিলোৱাৰ মাহ, আৰু যিমানেই হৰ্ষ বিলাব সিমানেই ই বৃদ্ধি পাই যাব। আহক আমি সকলোৱে এই পবিত্ৰ উৎসৱবিলাকৰ পৰা প্ৰেৰণা লভোঁ আৰু আনন্দ বিলাই দেশৰ উন্নতিৰ পথত আগবাঢ়োঁ। ৰমজানৰ এই পবিত্ৰ মাহত উত্তৰ প্ৰদেশৰ বিজনৌৰ পৰা এটা বৰ উৎসাহজনক বাতৰি আহিছে। এখন ক্ষুদ্ৰ গাঁৱত আমাৰ মুছলমান ভাই ভনীৰে পূৰ্ণ প্ৰায় 3,500 পৰিয়ালে বাস কৰে। এইবাৰ এই পবিত্ৰ ৰমজান মাহত এওঁলোকে ঠিক কৰিলে যে গাঁওখনত সকলোৱে মিলি শৌচাগাৰ নিৰ্মাণ কৰিব, আৰু ব্যক্তিগত শৌচালয় নিৰ্মাণত চৰকাৰৰ ফালৰ পৰা প্ৰায় 17,00,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ল। ই সঁচাকৈ এটা আনন্দদায়ক কথা, যিটো শুনি আপোনাৰ সব আচৰিত হ'ব যে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা দিয়া 17,00,000 টকা ঘূৰাই দি সেয়া আন উন্নয়নমূলক কামত নিয়োজিত কৰিবলৈ ক'লে। তেওঁলোকে ক'লে যে নিজৰ শ্ৰমেৰে আৰু অৰ্জনেৰে তেওঁলোকে শৌচাগাৰসমূহ নিৰ্মাণ কৰি উলিয়াব। মই পবিত্ৰ ৰমজানৰ এই শুভক্ষণত মুবাৰকপুৰৰ সকলো বাসিন্দালৈ সমাজ উন্নয়নৰ এই কাৰ্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ একো একোটা কাম গভীৰ প্ৰেৰণাৰে পৰিপূৰ্ণ। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মুবাৰকপুৰক তেওঁলোকে মুকলিত মলত্যাগ কৰা কাৰ্যৰ পৰা মুক্ত কৰি তুলিলে। আমি জানো যে আমাৰ দেশৰ 3খন প্ৰদেশ, ছিক্কিম, হিমাচল প্ৰদেশ আৰু কেৰালা, ইতিমধ্যেই সম্পূৰ্ণ অনাময় ব্যৱস্থা সম্বলিত প্ৰদেশ হিচাপে স্বীকৃত হৈছে। এই সপ্তাহত উত্তৰাখণ্ড আৰু হাৰিয়ানা সম্পূৰ্ণ অনাময় ৰাজ্যৰূপে ঘোষিত হৈছে। মই এই 5খন ৰাজ্যৰ প্ৰশাসনক তথা জনসাধাৰণক এই কাৰ্য সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ভালকৈ জানো ব্যক্তিগত জীৱনত, সামাজিক জীৱনত কিবা ভাল কৰিবলৈ গ'লে বহু পৰিশ্ৰম কৰিবলগীয়া হয়। যদি আমাৰ হস্তাক্ষৰ বেয়া আৰু সেয়া যদি শুধৰাবলগীয়া হয় তেতিয়াহ'লে বহু সময় সজাগ হৈ থাকি চেষ্টা কৰিবলগীয়া হয়, আৰু তেতিয়াহে শৰীৰৰ লগতে মনৰো স্বভাৱ সলনি হ'ব। স্বচ্ছতাৰ কথাটো এনেকুৱাই, বেয়া অভ্যাস আমাৰ স্বভাৱত পৰিণত হয়। ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে আমি নেৰা নেপেৰাকৈ চেষ্টা কৰা উচিত। প্ৰত্যেকৰে মনোযোগ আকৰ্ষণ কৰিব লাগিব। ভাল ভাল ঘটনাবোৰ আৰু কথাবোৰ বাৰে বাৰে মনত পেলাব লাগিব। মই সুখী যে স্বচ্ছতা আজি কেৱল চৰকাৰী কাৰ্যসূচী হৈ থকা নাই, স্বচ্ছতা সাধাৰণ জনতাৰ এক আন্দোলনত পৰিণত হৈছে, আৰু শাসনত থকা লোকসকলেও যেতিয়া জনতাৰ অংশ হৈ কাম আগবঢ়াই নিয়ে তেতিয়া জনতাৰ শক্তি যে কিমান বাঢ়ি যায়। শেহতীয়াকৈ কেইবাটাও উৎকৃষ্ট কামে মোৰ মন আকৰ্ষণ কৰিছে, তাকে মই আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ। অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰৰ প্ৰশাসনে জনসাধাৰণৰ বাবে 10 মাৰ্চৰ পৰা 14 মাৰ্চৰ পুৱা 10 বজালৈ পূৰা 100 ঘণ্টা বিৰামবিহীনভাৱে কাম কৰি গ'ল। লক্ষ্য আছিল 71খন গাঁও পঞ্চায়তৰ 10,000 ঘৰৰ মানুহৰ বাবে শৌচালয় নিৰ্মাণ কৰা। মোৰ প্ৰিয় দেশবাসী, এই কথা শুনি আপোনালোক সুখী হ'ব যে প্ৰশাসন আৰু ৰাইজ একগোট হৈ 100 ঘণ্টাৰ ভিতৰত 10,000 শৌচালয় নিৰ্মাণ সফলভাৱে সম্পন্ন কৰিলে। 71খন গাঁও সম্পূৰ্ণ অনাময় ব্যৱস্থাৰে পূৰ্ণ হৈ গ'ল। মই প্ৰশাসনত থাকি চৰকাৰী অধিকাৰী তথা বিজয়নগৰৰ সকলো লোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰিশ্ৰম আৰু পৰাকাষ্ঠাই এক উত্তম উদাহৰণ দাঙি ধৰিলে। এইকেইদিন মন কী বাতত ৰাইজৰ পৰা বাৰ্তা, নৰেন্দ্ৰ মোদী এপ, mygovernment.inত অহৰ্নিশে আহি আছে, চিঠি আহি আছে আৰু আকাশবাণীযোগেও আহি আছে। শ্ৰীমান প্ৰকাশ তিৱাৰীয়ে জৰুৰীকালীন অৱস্থাৰ দিনৰ কথা সোঁৱৰণ কৰি 25 জুন তাৰিখটো ভাৰতৰ ইতিহাসত তেখেতে কোলা অধ্যায়ৰ ৰূপ হিচাপে প্ৰকাশ কৰিছে। এনে সচেতনতা প্ৰশংসনীয়। লোকতন্ত্ৰ এক ব্যৱস্থাই নহয়, লোকতন্ত্ৰ এক সংস্কাৰো। লোকতন্ত্ৰৰ প্ৰতি আমাৰ প্ৰতিনিয়ত সচেতনতাৰ প্ৰয়োজন। ইটাৰনেল ভিজিলেন্স ইজ দ্য প্ৰাইচ অফ লিবাৰ্টি। এইকাৰণেই গণতন্ত্ৰক আঘাত কৰা কামবোৰ মনত পেলাব লাগে। গণতন্ত্ৰৰ ভাল কথাবোৰ, ধনাত্মক কথাবোৰ চৰ্চা কৰিব লাগে। 1975 চনৰ 25 জুন এনে এটা কাল ৰাতি আছিল যাক কোনো এজন গণতন্ত্ৰপ্ৰেমী ব্যক্তিয়ে পাহৰিব নোৱাৰে, কোনো ভাৰতবাসীয়ে পাহৰিব নোৱাৰে। দেশখনকে এক প্ৰকাৰ কাৰাগাৰলৈ পৰিণত কৰা হৈছিল, বিৰোধী কণ্ঠক ৰুদ্ধ কৰা হৈছিল। জয়প্ৰকাশ নাৰায়ণৰ সৈতে দেশৰ গণ্যমান্য নেতাসকলক কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল। আনকি ন্যায় ব্যৱস্থাও এক ভয়াৱহ পৰিৱেশৰ কবলত পৰিছিল। সংবাদ পত্ৰসমূহ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি পেলোৱা হৈছিল। আজি সংবাদ পত্ৰ জগতৰ লোকসকলে, গণতন্ত্ৰৰ হকে কাৰ্য কৰা লোকসকলে সেই তমসাচ্ছন্ন সময়ছোৱা বাৰম্বাৰ স্মৰণ কৰি গণতন্ত্ৰৰ প্ৰতি সজাগতা সৃষ্টিৰ হকে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে আৰু প্ৰচেষ্টা চলাই থকাটো উচিতো হৈছে। সেই সময়ত অটল বিহাৰী বাজপেয়ী জী কাৰাগাৰত আছিল। জৰুৰীকালীন অৱস্থাৰ এবছৰ পূৰ্ণ হোৱা সময়ত বাজপেয়ী জীয়ে এটা কবিতা লিখিছিল। কবিতাটোৰ মাজেৰে সেই সময়ছোৱাত তেওঁ নিজৰ কথা ব্যক্ত কৰিছিল এইদৰে। প্ৰখৰ ৰ'দৰ জেঠ মাহ, শাৰদী চন্দ্ৰিমা উদাস, স্তিমিত প্ৰায় শাওনৰ উশাহ, অন্তকৰণ শুষ্ক প্ৰায়, এবছৰ পাৰ হৈ যায়, এবছৰ পাৰ হৈ যায়। ভিন্ন আদৰ্শেৰে আৱৰা জগত, কিন্তু উৰণ ৰহিত অচল বিহগ, ধৰণীৰ পৰা আকাশ জুৰি মুক্তিগীত ধ্বনিত হ'ল, এবছৰ পাৰ হৈ গ'ল, এবছৰ পাৰ হৈ গ'ল। বাট চাই থকা আকুল নয়ন, ক্ষণ গণি গণি ব্যাকুল জীৱন, কেতিয়ানো আহিব পুনৰ হেৰাল যিখিনি শান্তি মনৰ, ব্যতীত হ'ল এটা বছৰ, ব্যতীত হ'ল এটা বছৰ। গণতন্ত্ৰৰ পূজাৰীসকলে বৃহৎ এখন যুঁজ চলালে। ভাৰতৰ দৰে বিশাল দেশ এখনৰ জনগণৰ শিৰাই শিৰাই গণতন্ত্ৰৰ ভাৱ প্ৰবাহিত কৰি নিৰ্বাচনৰ মাধ্যমেৰে সেই শক্তিৰ প্ৰদৰ্শন ঘটালে। জনগণৰ শিৰা উপশিৰাত প্ৰবাহিত এই গণতন্ত্ৰ হ'ল আমাৰ অমৰ উত্তৰাধিকাৰ, আৰু এই উত্তৰাধিকাৰে আমাক শক্তিমন্ত কৰিছে। মোৰ প্ৰিয় দেশবাসী, 21 জুন 2017 সমগ্ৰ বিশ্ব যোগময় হৈ পৰিল। পানীৰ পৰা পৰ্বতলৈকে প্ৰভাতী সূৰ্যৰ কিৰণক যোগেৰে স্বাগতম জনালে। কোন ভাৰতীয়ই এই কথাত গৰ্ববোধ নকৰিব? এনে নহয় যে যোগ আগেয়ে হোৱা নাছিল, কিন্তু আজি যোগৰ মাধ্যমেৰে সমগ্ৰ বিশ্ব এডাল ডোলেৰে বান্ধ খাইছে, সমগ্ৰ বিশ্বকে একত্ৰিত কৰিছে। বিশ্বৰ প্ৰায়বোৰ দেশেই এই দিনটোত যোগাভ্যাসক নিজৰ কৰি ল'লে। চীনৰ প্ৰাচীৰত, পেৰুৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ মাচ্চু পিচ্চুত সমুদ্ৰপৃষ্ঠৰ পৰা 2400 মিটাৰ ওপৰত মানুহে যোগ কৰাত ব্যস্ত হৈ পৰিল। ফ্ৰান্সৰ আইফিল টাৱাৰত যোগ কৰা হ'ল। আবুধাবিত 4,000ৰো অধিক লোকে সামূহিকভাৱে যোগ কৰিলে। আফগানিস্তানত, ইৰাণত ভাৰত ইৰাণ মৈত্ৰী ব্ৰান্ধ ছালমা বান্ধত যোগ কৰি ভাৰতৰ সৈতে মিত্ৰতাৰ এক নতুন দিশৰ ইংগিত দিলে। ছিংগাপুৰতো 70ৰো অধিক স্থানত যোগ কৰা হ'ল আৰু সপ্তাহজোৰা এক কাৰ্যসূচীও গ্ৰহণ কৰা হ'ল। ৰাষ্ট্ৰসংঘই 10টা ডাক টিকট উলিয়ালে। ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয়ৰ যোগ বিশাৰদসকলৰ সৈতে যোগাসন শীৰ্ষক কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰী আৰু বিশ্বৰ সকলো কূটনীতিবিদে অংশগ্ৰহণ কৰিলে। এইবাৰৰ যোগ দিৱসত এটা বিশ্ব অভিলেখৰো সৃষ্টি হ'ল। গুজৰাটৰ আহমেদাবাদত প্ৰায় 55,000 লোকে যোগ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিলে। ময়ো লক্ষ্ণৌত আয়োজিত যোগৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলোঁ আৰু প্ৰথমবাৰৰ বাবে বৰষুণত যোগ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। আমাৰ সৈনিকসকলে চিয়াচিনত -20, -25, -40 ডিগ্ৰী তাপমাত্ৰাটো যোগ কৰিছে। আমাৰ সৈন্যবাহিনীয়ে হওক, বি এছ এফেই হওক, আই টি বি পিয়ে হওক, চি আৰ পি এফেই হওক, চি আই এছ এফেই হওক, সকলোৱে নিজৰ নিজৰ কৰ্মৰ লগতে যোগক নিজৰ কৰ্মৰ অংশীদাৰ কৰি লৈছে। এইবাৰ যোগ দিৱসত মই কৈছিলোঁ যে তিনিটা প্ৰজন্ম, পৰিয়ালৰ তিনিটা প্ৰজন্মই একেলগে যোগ কৰাৰ ফটো শ্বেয়াৰ কৰক। কিছুসংখ্যক টিভি চেনেলেও এই কথাটো প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভতে মই যথেষ্ট সংখ্যক আলোকচিত্ৰ লাভ কৰিছোঁ আৰু ইয়াৰে নিৰ্বাচিত কিছুসংখ্যক আলোকচিত্ৰ নৰেন্দ্ৰ মোদী এপত যুগুতাই থোৱা হৈছে। যিধৰণেৰে গোটেই বিশ্বতে যোগৰ বিষয়ে চৰ্চা হ'বলৈ ধৰিছে, তাৰ পৰা এটা কথাই পোহৰলৈ আহিছে যে আজিৰ স্বাস্থ্য সচেতন সমাজে যোগৰ সহায়ত ফিটনেছৰ পৰা ৱেলনেছৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে আৰু সকলোৱে ফিটনেছৰ মহত্ব বুজাৰ লগতে ভাবিবলৈ লৈছে ৱেলনেছৰ বাবে যোগেই হৈছে উত্তম পথ। সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়, মই ডাক্তৰ অনিল সোনাৰা গুজৰাটৰ আহমেদাবাদৰ পৰা কৈছোঁ। ছাৰ, মোৰ এটা প্ৰশ্ন আছে। অলপতে কেৰালাত আপুনি কোৱা শুনিছিলোঁ যে বিভিন্ন ঠাইত যে আমি ফুলৰ থোপা উপহাৰ হিচাপে দিওঁ, তাৰ পৰিৱৰ্তে কিছুসংখ্যক ভাল কিতাপ দিব লাগে স্মাৰক হিচাপে। এই কামটো আপুনি গুজৰাটৰ নিজৰ কাৰ্যালয়ত কৰাইছিলে ছাৰ, কিন্তু যোৱা কিছু সময় ধৰি এই কাৰ্যটো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে আমি এই ক্ষেত্ৰত কিবা এটা কৰিব নোৱাৰোনে, যাৰ ফলত এই ব্যৱস্থাটো গোটেই দেশতে কাৰ্যকৰী কৰিব পৰা যায়? বিগত সময়ত মোৰ সৌভাগ্য হৈছিল মোৰ প্ৰিয় অনুষ্ঠান এটিত অংশগ্ৰহণ কৰাৰ। কেৰালাত কিছু বছৰ ধৰি পি এন পানিকাৰ ফাউণ্ডেশ্যনৰ দ্বাৰা এটা বৰ ভাল কাৰ্যসূচী চলি আছে। মানুহে যাতে কিতাপ পঢ়ে, কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠে, তাৰ বাবে ৰিডিং ডে', ৰিডিং মান্থ উদযাপন কৰি অহা হৈছে। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ মই সুযোগ লাভ কৰিলোঁ আৰু তাত মোক এইটোও জনোৱা হ'ল যে সেই অনুষ্ঠানত তেওঁলোকে ফুলৰ থোপাৰ সলনি কিতাপৰ টোপোলা উপহাৰ দিয়ে। মোৰ ভাল লাগিল জানি। যিটো বস্তু মোৰ দৃষ্টিৰ পৰা আঁতৰি গৈছিল সেইটো পুনৰ মনলৈ আহিল, কিয়নো যেতিয়া মই গুজৰাটত আছিলোঁ তেতিয়া চৰকাৰত আমি এটা পৰম্পৰা প্ৰৱৰ্তন কৰিছিলোঁ যে আমি ফুলৰ থোপা নিদি কিতাপৰ টোপোলা দিম বা ৰুমাল দিম, খাদীৰ ৰুমাল, যাতে খাদীৰ প্ৰয়োগ বৃদ্ধি পায়। যেতিয়ালৈকে মই গুজৰাটত আছিলোঁ আমাৰ এইটো অভ্যাসত পৰিণত হৈছিল, কিন্তু গুজৰাট এৰি যোৱাৰ পাছত এই অভ্যাস হেৰাই গৈছিল। কিন্তু মই কেৰালাত যোৱাৰ পাছত সেই অভ্যাস পুনৰ জাগ্ৰত হৈ উঠিল আৰু মই এতিয়া সেই কাৰ্য পুনৰ প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিছোঁ আৰু লাহে লাহে ই এটা অভ্যাসত পৰিণত হ'ব পাৰে। আৰু ফুলৰ তৰাৰো আয়ুসো বৰ কম, এবাৰেই হাতত লৈ থৈ দিয়া হয়, কিন্তু যদিহে কিতাপ দিয়া হয় তেন্তে পৰিয়ালৰ আৰু ঘৰৰ অংশ হৈ পৰে। খাদীৰ ৰুমাল এখন দিওঁ যদি আদৰণি জনোৱা হয় তেনেহ'লে ভালেমান দুখীয়া মানুহৰ সহায় হ'ব, খৰচো কম হ'ব আৰু উচিত প্ৰয়োগো হ'ব। যোৱা বছৰ মই যেতিয়া ব্ৰিটেইনলৈ গৈছিলোঁ তেতিয়া ব্ৰিটেইনৰ ৰাণী এলিজাবেথে মোক ভোজনৰ বাবে নিমন্ত্ৰণ জনাইছিল। বৰ আদৰ সাদৰেৰে তেখেতে মোক ভোজন কৰোৱালে আৰু ভোজনৰ শেষত আৱেগিকভাৱে সূতাৰে বোৱা খাদীৰ এখন ৰুমাল দেখুৱালে আৰু ক'লে যে তেখেতৰ বিয়াৰ সময়ত শুভেচ্ছা জনাই মহাত্মা গান্ধীয়ে সেই ৰুমালখন তেওঁক উপহাৰস্বৰূপে দিছিল। কিমান বছৰ হৈ গ'ল, কিন্তু মহাত্মা গান্ধীয়ে দিয়া সেই ৰুমালখন ৰাণী এলিজাবেথে সযত্নে সাঁচি ৰাখিছে আৰু মই যাওঁতে তেওঁ পৰম আনন্দেৰে সেইখন মোক দেখুৱাইছিল আৰু আনকি মোক সেইখন এবাৰ চুই চাবলৈও দিছিল। গান্ধীজীৰ সেই সৰু উপহাৰটো তেখেতৰ জীৱনৰ এক অংশত পৰিণত হ'ল, ইতিহাসৰ এটি পৃষ্ঠা হৈ ৰ'ল। মই বিশ্বাস কৰোঁ যে অভ্যাস ৰাতিটোতে সলনি নহয়, কিন্তু তেনেহুৱা স্বত্তেও এনেধৰণেৰে কৰি থকা উচিত, যত্ন কৰি থকা উচিত। এতিয়া মই এয়াও ক'ব নোৱাৰোঁ যে কোনোবাই মোলৈ ফুলৰ তৰা লৈ আহিব মই তেওঁক মানা কৰিম, এনেতো মই কৰিব নোৱাৰিম, কিন্তু তথাপিও আলোচনা হ'ব, এই বিষয়ে মই কৈ থাকিম আৰু লাহে লাহে পৰিৱৰ্তনো হ'ব। প্ৰিয় দেশবাসী, প্ৰধানমন্ত্ৰীৰ বাবে বিভিন্ন ধৰণৰ কাম থাকে, ফাইলৰ মাজতে ডুব গৈ থাকিব লাগে, কিন্তু মই মোৰ বাবে এটা অভ্যাস গঢ়িছোঁ যে মোৰ বাবে যি পত্ৰ আছে বা আহে তাৰ পৰা কিছু পত্ৰ মই পঢ়োঁ আৰু তাৰ বাবেই কিছুমান সাধাৰণ লোকৰ সৈতে মই জড়িত হৈ থকাৰ এক সুযোগ পাওঁ। বহু চিঠি মোলৈ আহে আৰু বিভিন্ন ধৰণৰ লোকে মোলৈ এই চিঠি লিখে। অলপতে এনে এখন চিঠি পঢ়াৰ সুযোগ পালোঁ আৰু মই ভাবোঁ এই চিঠিখনৰ বিষয়ে মই আপোনালোকক জনোৱা উচিত হ'ব। সুদূৰ দক্ষিণৰ তামিলনাডুৰ মাদুৰাইৰ এগৰাকী গৃহিণী অৰুলমুজি সৰবানন, তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছে, লিখিছে, মই নিজৰ পৰিয়ালত ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ যত্ন লোৱাৰ লগতে কিছু অৰ্থনৈতিক কাম কাজৰ বিষয়তো চিন্তা কৰোঁ যাতে পৰিয়ালে কিছু আৰ্থিক সকাহ পায়। আৰু মই মুদ্ৰা যোজনাৰ জৰিয়তে বেংকৰ পৰা কিছু পইচা লওঁ আৰু বজাৰৰ পৰা কিছু সামগ্ৰী আনি তাক যোগানৰ ক্ষেত্ৰত কিছু কাম আৰম্ভ কৰোঁ। এনেতে মোৰ চকুত পৰিল যে ভাৰত চৰকাৰে গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ নামৰ এটা ব্যৱস্থাৰ আৰম্ভ কৰিছে। মই এই সম্পৰ্কে খা খবৰ কৰিলোঁ। ইয়াক কেনে ব্যৱস্থা কিছু ব্যক্তিক মই সুধিলোঁ আৰু মই নিজেও মোৰ নিজৰ নাম পঞ্জীয়ন কৰি ললোঁ। মই দেশবাসীক ক'ব খোজোঁ, আপোনালোকে সুবিধা পালে ইণ্টাৰনেটত ইজেম মানে ইজিইএম ভিজিট কৰক। এয়া এক নতুন তথা বিশাল ধৰণৰ ব্যৱস্থা। যিসকল ব্যক্তিয়ে চৰকাৰী কোনো বস্তুৰ যোগান ধৰিব বিচাৰে, সৰু সৰু সামগ্ৰী প্ৰেৰণ কৰিব বিচাৰে, বিজুলী চাকি পঠিয়াব খোজে, ডাষ্টবিন পঠিয়াব খোজে, ঝাৰু পঠিয়াব খোজে, চকী পঠিয়াব খোজে, মেজ পঠিয়াব খোজে, বেচিব খোজে, তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। তেওঁৰ ওচৰত থকা সামগ্ৰীৰ গুণগত মান কেনে সেয়া তেওঁ লিখি থ'ব পাৰে, সামগ্ৰীৰ মূল্য কিমান হ'ব সেয়াও লিখি থ'ব পাৰে। আৰু চৰকাৰী বিভাগসমূহৰ বাবে এয়া বাধ্যতামূলক যে তেওঁলোকে এইসমূহ ভিজিট কৰিব লাগিব আৰু চাব লাগিব যাতে যোগানৰ এই সামগ্ৰীসমূহ গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈয়ে কোনে কম দামত যোগান ধৰিব পাৰে আৰু তাৰপিছত তেওঁলোকে এইসমূহ অৰ্ডাৰ কৰিব লাগিব। ইয়াৰ ফলত সকলো মধ্যভোগী দূৰ হ'ল আৰু স্বচ্ছতা আহিল। প্ৰযুক্তিৰ জৰিয়তে এতিয়া সকলো সম্ভৱ হ'ল। ই জি ই এমত যিসকলে এতিয়া নাম পঞ্জীয়ন কৰে চৰকাৰৰ সকলো বিভাগে তেওঁলোকক পৰ্যবেক্ষণ কৰি থাকে। মাজত মধ্যভোগী কোনো নোহোৱাৰ বাবে সামগ্ৰীও অতি কম দামতে পাব পাৰি। এতিয়া অৰুলমুঝি মেডামে চৰকাৰৰ এই ৱেবছাইটত তেওঁ যি যি সামগ্ৰী দিব পাৰে সেয়া সকলো পঞ্জীয়ন কৰি দিলে। আৰু মজাৰ কথাটো হ'ল যে তেওঁ মোক যিখন চিঠি লিখিছে সেয়াও বৰ আমোদজনক। তেওঁ লিখিছে যে মুদ্ৰাৰ পৰা মই পইচা পাইছোঁ, মোৰ ব্যৱসায় আৰম্ভ হৈ গৈছে, ই জি ই এমৰ জৰিয়তে মই কি কি দিব পাৰিম তাৰ এখন তালিকা প্ৰস্তুত কৰি দিলোঁ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মানে পি এম অ'ৰ পৰা অৰ্ডাৰ লাভ কৰিলোঁ। এয়া মোৰ বাবে আছিল এটা নতুন খবৰ। পি এমই কি বিচাৰিছে তেতিয়া মই গম পালোঁ যে পি এমই মোৰ পৰা দুটা থাৰ্মোছ কিনিছে আৰু 1600 টকাও মই লাভ কৰিলোঁ। এয়াই হৈছে সবলীকৰণ, এয়াই ঔদ্যোগিক ক্ষমতা বিকাশৰ এক সুযোগ। যদি অৰুলমুঝিজীয়ে মোলৈ পত্ৰ প্ৰেৰণ নকৰিলেহেঁতেন তেনেহ'লে হয়তো ময়ো এই কথাটো নাজানিলোহেঁতেন যে ই জি এমৰ ব্যৱস্থাৰ জৰিয়তে সুদূৰৰ এগৰাকী গৃহিণীয়ে সৰু কাম এটা কৰি আছে আৰু তেওঁৰ সামগ্ৰী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ক্ৰয় কৰি আছে। এয়াই হৈছে দেশৰ শক্তি। ইয়াত স্বচ্ছতাও আছে, সবলীকৰণো আছে, ইয়াতে আছে ঔদ্যোগিক ক্ষমতা বিকাশ, গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ জি ই এম। মই নিশ্চয় বিচাৰিম যিসকলে এইধৰণেৰে চৰকাৰক নিজৰ সামগ্ৰী বিক্ৰী কৰিব বিচাৰে তেওঁলোকেও যেন ইয়াৰ সৈতে অধিক জড়িত হয়। মই বিশ্বাস কৰোঁ মিনিমাম গভৰ্ণমেণ্ট এণ্ড মেক্সিমাম গভৰ্ণেন্সৰ এয়া এক সুন্দৰ উদাহৰণ আৰু ইয়াৰ লক্ষ্য হৈছে কম মূল্য, অধিকতম সুবিধা, অধিক দক্ষতা আৰু স্বচ্ছতা। মোৰ প্ৰিয় দেশবাসী, এফালে আমি যোগক লৈ গৌৰৱ কৰোঁ, অন্যফালে মহাকাশ বিজ্ঞানত আমাৰ সফলতাক লৈও আমি গৌৰৱ কৰিব পাৰোঁ আৰু এয়া হৈছে ভাৰতৰ বৈশিষ্ট্য। যিদৰে আমাৰ ভৰিয়ে যোগৰ মাধ্যমেৰে ভূপৃষ্ঠ স্পৰ্শ কৰে সেইদৰে আমাৰ সপোনবোৰো দূৰ দিগন্তৰ তৰা নক্ষত্ৰ পাৰ হৈ যোৱাৰ বাবে ধাৱমান হয়। যোৱা কিছুদিনত খেল আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতে বহু সফলতা দেখুৱাইছে। দুদিন আগে ইছৰোৱে কাৰ্টোছেট 2 ছিৰিজ ছেটেলাইটৰ লগত 30টা অতি ক্ষুদ্ৰ উপগ্ৰহ প্ৰক্ষেপণ কৰিছে আৰু এই উপগ্ৰহবোৰৰ লগত ভাৰতৰ বাহিৰেও ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন, আমেৰিকাকে ধৰি 14খন দেশৰ উপগ্ৰহ সাঙুৰ খাই আছে। আৰু ভাৰতৰ এই অতি ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ অভিযানে কৃষি ক্ষেত্ৰত, কৃষকৰ কামত, প্ৰাকৃতিক দুৰ্যোগ আদিৰ ক্ষেত্ৰত বহু সহায়ক হ'ব। কিছুদিনৰ আগতে আমাৰ নিশ্চয় মনত আছে যে ইছৰোৱে G-SAT-19ৰ সফল প্ৰক্ষেপণ কৰিছিল আৰু আজিলৈকে ভাৰতে যিমান উপগ্ৰহ প্ৰক্ষেপণ কৰিছে তাৰ ভিতৰত বেছিভাগেই হৈছে গধুৰ উপগ্ৰহ। আমাৰ দেশৰ খবৰৰ কাগজবোৰে, আমাৰ দেশৰ সংবাদ পত্ৰসমূহে ইয়াক হাতীৰ ওজনৰ লগত তুলনা কৰিছিল আৰু আপুনি কল্পনা কৰিব পাৰে কিমান ডাঙৰ ক্ষেত্ৰখনত আমাৰ বিজ্ঞানীসকলে কাম কৰিছে। 19 জুনত মংগল অভিযানৰ 1000 দিন পূৰ্ণ হ'ল। আপোনালোক সকলোৱে জানিব মংগল অভিযানৰ কাৰণে আমি সফলতাৰে কক্ষ বনাইছিলোঁ। গোটেই অভিযানটো 6 মাহৰ বাবে লোৱা হৈছিল আৰু ইয়াৰ জীৱনকালো 6 মাহেই আছিল। কিন্তু মোৰ ভাল লাগিছে যে আমাৰ বিজ্ঞানীসকলৰ প্ৰয়াসৰ শক্তিয়ে 6 মাহ অতিক্ৰম কৰি 1000 দিনৰ পিছতো মংগলযান অভিযানৰ কাম কৰি আছে, চিত্ৰ পঠাই আছে, তথ্য পাতি যোগান ধৰি আছে, বৈজ্ঞানিক তথ্য আহি আছে, সময়কাল উকলি যোৱাৰ পিছতো অতিৰিক্ত কাম কৰি আছে। 1000 দিন পূৰ্ণ হোৱা আমাৰ বৈজ্ঞানিক যাত্ৰাত আমাৰ মহাকাশ অভিযান যাত্ৰাত ই হৈছে এটা মহত্বপূৰ্ণ পদক্ষেপ। এইকেইদিন খেলতো আমি দেখিছোঁ যে আমাৰ যুৱ যুৱতীসকলৰ ফলাফলৰ অগ্ৰগতি হৈ আছে। এতিয়া এইটো দেখিছোঁ যে পঢ়াৰ লগতে খেল ধেমালিও যুৱচামক ভৱিষ্যত দেখুৱাবলৈ সক্ষম হৈছে, আৰু আমাৰ খেলুৱৈসকলৰ কাৰণে, তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে, তেওঁলোকৰ দৃঢ়তাৰ কাৰণে দেশৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। অলপতে ভাৰতৰ বেডমিণ্টন খেলুৱৈ কিদাম্বি শ্ৰীকান্তে ইণ্ডোনেছিয়া অ'পেন জয় কৰি দেশৰ সন্মান বঢ়ালে। মই তেওঁক তেওঁৰ সফলতাৰ বাবে আৰু তেওঁৰ প্ৰশিক্ষকক সহৃদয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কিছুদিনৰ পূৰ্বে এথলেট পি টি উষাৰ উষা স্কুল অৱ এথলেটিক্সৰ ছিন্থেটিক ট্ৰেকৰ উন্মোচন সমাৰোহত ভাগ ল'বলৈ সুবিধা পাইছিলোঁ। আমি খেলক যিমানেই আগুৱাই লৈ যাম, খেল খেলাৰ মনোবল সমানেই আগবাঢ়িব। খেলে ব্যক্তিত্ব বিকাশত বহু ডাঙৰ ভূমিকা গ্ৰহণ কৰে। সম্পূৰ্ণ ব্যক্তিত্ব বিকাশত খেলা ধূলাৰ বহু ভূমিকা আছে। আমাৰ দেশত প্ৰতিভাৰ কোনো অভাৱ নাই। যদি আমাৰ পৰিয়ালত কোনো ল'ৰা ছোৱালীয়ে খেলৰ প্ৰতি ধাউতি দেখুৱায়, তেন্তে তেওঁক খেলাৰ সুবিধা দিব লাগে। তেওঁক খেলপথাৰৰ পৰা উঠাই আনি বন্ধ কোঠাত আবদ্ধ কৰি কিতাপৰ লগত বহিবলৈ জোৰ কৰিব নালাগে। তেওঁ পঢ়ক, খেলো খেলক, কিয়নো তেওঁৰ ধাউতি আছে। গতিকে এই ক্ষেত্ৰত অভিভাৱক আৰু বিদ্যালয়ে প্ৰেৰণা যোগাব লাগে, অনুপ্ৰাণিত কৰিব লাগে। আগন্তুক অলিম্পিকৰ সাফল্যৰ বাবে সকলোৱে উদ্যমেৰে আগবাঢ়িব লাগে। প্ৰিয় দেশবাসী, বৰ্ষা ঋতু হৈছে বিভিন্ন উৎসৱৰ এক পৰিৱেশ, এক প্ৰকাৰ এক নতুন সময়ৰ অনুভূতি। পুনৰবাৰ আপোনালোক সকলোলৈকে অশেষ শুভকামনা যাচিছোঁ। পুনৰ মন কী বাতত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।